জিৰিমিয়া সোতৰ অধ্যায়। যিহুদাৰ পাপ লোহাৰ লিখনি আৰু হীৰাৰ কাঁইটেৰে লিখা হৈছে, তাক তেওঁলোকৰ হৃদয়ৰূপ ফলিত আৰু তোমালোকৰ যজ্ঞ বেদীৰ শিঙাত কটা হৈছে। সেই সময়ত যিহুদাৰ সন্তানসকলে কেঁচাপতীয়া গছবোৰৰ গুৰিত তেওঁলোকৰ নিজ নিজ যজ্ঞ বেদী আৰু নিজ নিজ আচেৰা মূৰ্তিক ওখ পৰ্বতবোৰৰ ওপৰত সোঁৱৰণ কৰে। দেশৰ মাজত থকা তেওঁলোকৰ লোকসকলে ওখ পৰ্বতবোৰৰ ওপৰত তেওঁলোকৰ যজ্ঞ বেদীবোৰ সোঁৱৰণ কৰে। মই তোমাৰ সম্পত্তি আৰু সকলো বহুমূল্য বস্তু লোটদ্ৰব্য স্বৰূপে আনক দিম, মোৰ পাপৰ কাৰণে তোমাৰ সীমাৰ সকলোফালে তোমাৰ ওখ ঠাইবোৰকো লোটদ্ৰব্য কৰিম, আৰু তুমি নিজেই মই তোমাক দিয়া আধিপত্য হেৰুৱাবা, আৰু মই তোমাক তুমি নজনা দেশত তোমাৰ শত্ৰুবোৰৰ বন্দী কাম কৰোৱাম, কাৰণ তুমি মোৰ ক্ৰোধাগ্নি জ্বলালা, সেয়ে চিৰকাল জ্বলি থাকিব। যিহুৱাই এইদৰে কৈছে, যি মানুহে মানুহত ভৰসা ৰাখে তেওঁ হাপগ্ৰস্ত, তেওঁ মৈত্যক নিজৰ বাহু জ্ঞান কৰে আৰু তেওঁ মন জিহুৱাৰ পৰা আঁতৰ হয়, কিয়নো তেওঁ অৰণ্যত থকা ঝাউ গছৰ দৰে হ'ব আৰু মংগল আহিলে তেওঁ গম নাপাব, কিন্তু তেওঁ মৰুভূমিৰ খৰাং ঠাইত নিবাসী শূন্য লোনা দেশত থাকিব। যি পুৰুষে জিহুৱাত নিৰ্ভয় কৰে আৰু যিজনাৰ বিশ্বাস ভূমি জিহুৱা, সেই পুৰুষ ধন্য, কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ'ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব, আৰু তেতিয়া অনাবৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ'ব আৰু গুটি নলগাকৈ নাথাকিব। মন সকলোতকৈ কপটময়, তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি, কোনে তাক বুজিব পাৰে? মই জিহুৱা মনৰ বিচাৰ আৰু মৰ্ম পৰীক্ষা কৰোঁতা, প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ ব্যৱহাৰ অনুসাৰে, তেওঁ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ। ন্যায়ৰূপে ধন নুগুটোৱা মানুহ, নিজে নজগোৱা আন পোৱালি গোটোৱা কইৰা চৰাই নিচিনা, তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব আৰু শেষকালত সি মূৰ্খ হৈ পৰিব। আদিৰে পৰা উচ্চ স্থানত স্থাপিত গৌৰাম্বিত সিংহাসন আমাৰ ধৰ্মধাম, যিহুৱাই ইজৰাইলৰ আশা ভূমি। যিসকলে তোমাক ত্যাগ কৰে তেওঁলোক সকলোৱে লজ্জিত হ'ব, যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ'ব, কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুক স্বৰূপ জিহুৱাক ত্যাগ কৰিলে। হে জিহুৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হ'ম, মোক ৰক্ষা কৰা, তেতিয়া মই পৰিত্ৰাণ পাম, কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল। চোৱা, তেওঁলোকে মোক কৈছে, জিহুৱাৰ বাক্য ক'ত, সেয়ে এতিয়া ঘটক। মই হ'লে তোমাৰ পাছে পাছে মেৰ চাগ ৰখীয়া হ'বলৈ সততে বিমুখ হোৱা নাই, নাইবা দুখপূৰ্ণ দিনলৈ মই ইচ্ছা কৰা নাই। তাক তুমি জানি আছা, মোৰ ওঠৰ পৰা যি ওলাইছিল সেয়ে তোমাৰ আগত আছিল, মোলৈ ত্ৰাসস্বৰূপ নহবা, বিপদৰ দিনত তুমিয়েই মোৰ আশ্ৰয়। মোৰ তাৰণাকাৰীসকলে লাজ পাওক, কিন্তু মোক হলে লাজ পাবলৈ নিদিবা, তেওঁলোক হলে ব্যাকুল হওক, কিন্তু মোক হলে ব্যাকুল হ'বলৈ নিদিবা। তেওঁলোকৰে ওপৰত বিপদৰ দিন ঘটোৱা আৰু দুগুণ সংহাৰেৰে তেওঁলোকক সংহাৰ কৰা। বিশ্বাম্বাৰ বিষয়ক জিহুৱাৰ বাক্য। জিহুৱাই মোক এই কথা ক'লে, জিহুদাৰ ৰজাসকল যি দুৱাৰেদি সোমায় আৰু ওলায়, তুমি গৈ সৰ্বসাধাৰণ লোকসকলৰ সেই দুৱাৰত আৰু জেৰুচালেমৰ সকলো দুৱাৰত থিয় হোৱা আৰু তেওঁলোকক কোৱা, সেই দুৱাৰেদি সোমোৱা, হে জিহুদাৰ ৰজাসকল, সমুদায় জিহুদা আৰু জেৰুচালেম নিবাসী সকলো লোকসকল, তোমালোকে যীহুৱাৰ বাক্য শুনা। যীহুৱাই এইদৰে কৈছে, তোমালোক সাৱধান হোৱা, বিশ্বাম্বাৰে কোনো বোজা বৈ নানিবা বা জেৰুচালেমৰ দুৱাৰেদি তাক ভিতৰলৈ নানিবা, আৰু বিশ্বাম্বাৰে নিজ নিজ ঘৰৰ পৰা কোনো বোজা বাহিৰ নকৰিবা আৰু কোনো কাম নকৰিবা, কিন্তু মই তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা দিয়াৰ দৰে বিশ্বাম্বাৰ পবিত্ৰ কৰা। তেওঁলোকে সেই আজ্ঞা শুনিবলৈ খোজ নাছিল আৰু তালৈ কাণ দিয়া নাছিল, কিন্তু নুশুনিবলৈ আৰু শিক্ষা গ্ৰহণ নকৰিবলৈ নিজ নিজ ডিঙি থৰ কৰিছিল। আৰু জিহুৱাই কৈছে, এইদৰে নিশ্চয় ঘটিব, যদিহে তোমালোকে যত্নেৰে মোৰ বাক্যত যদি মন দিয়া। তোমালোকে বিশ্বাম্বাৰে এই নগৰৰ দুৱাৰেদি কোনো বোজা ভিতৰলৈ নানিবা আৰু সেইদিনা কোনো কাম নকৰিবা, বৰং বিশ্ৰাম দিন পবিত্ৰ কৰা। তেন্তে দাউদৰ সিংহাসনৰ ওপৰত বহুতা ৰজাসকল আৰু প্ৰধান লোকসকল ৰথত আৰু ঘোঁৰাত উঠি এই নগৰৰ দুৱাৰেদি সোমোৱাব। তেওঁলোকৰ প্ৰধান লোকসকল, যিহুদাৰ লোক আৰু জেৰুচালেম নিবাসীসকল সোমাব আৰু এই নগৰ চিৰকাললৈকে থাকিব। আৰু তেওঁলোকে যিহুদাৰ নগৰবোৰৰ পৰা জেৰুচালেমৰ চাৰিওফালৰ অঞ্চল, বিঞ্জামিন প্ৰদেশ, নিম্নভূমি, পৰ্বতীয়া অঞ্চল আৰু দক্ষিণ অঞ্চলৰ পৰা হোম আদি বলি, নৈবেদ্য আৰু ধূপ লৈ আহিব আৰু তেওঁলোকে যীহুৱাৰ গৃহলৈ ধন্যবাদৰ্থক বলি আনিব। কিন্তু যদি তোমালোকে বিশ্ৰাম দিন পবিত্ৰ কৰিবলৈ আৰু বিশ্ৰামবাৰে বোজা বৈ জেৰুচালেমৰ দুৱাৰেদি লোকসকলক সোমাবলৈ দিয়া আৰু মোৰ আজ্ঞালৈ কাণ নিদিয়া, তেন্তে মই তাৰ দুৱাৰবোৰত অগ্নিৰে প্ৰজ্বলিত কৰিম, সেয়ে জেৰুচালেমৰ অট্টালিকাবোৰ গ্ৰাস কৰিব, সেইবোৰ নুনুমাব।